এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান, বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত আৰু ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা, ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস চলাইছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰু তিতাবৰৰ কাছজান চাহ বাগিচাত আয়োজিত জনসভাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। বোকাজানত নিৰ্বাচনী সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে কাৰ্বি আংলঙত 244 ক অনুচ্ছেদ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ দলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে তৃণমূল পৰ্যায়ৰ পৰাই পৰিৱৰ্তনৰ সূচনা হ'ব লাগে আৰু ইয়াৰ বাবে দিল্লী বা গুৱাহাটীৰ পৰা শাসনৰ পৰিৱৰ্তে স্থানীয় নেতাই অঞ্চলটোত শাসন কৰা উচিত। একেদৰে তিতাবৰত প্ৰচাৰ সভাত অংশ লৈ শ্ৰীগান্ধীয়ে বৰ্তমানৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে।
দেখিয়ে আসাম জো হে শংকৰ দেৱজী কি জমিন হে, ভূপেন হাজাৰিকাজী কি জমিন হে, জ্যোতি প্ৰসাদ আগৰৱালা কি জমিন হে, তৰুণ গগৈ, জুবিন গৰ্গ জেসে লোগো কি জমিন হে, ইনকে অন্দৰ আসাম কি আত্মা থি। ইন সবনে এক হি চিজ কহি কি লোগো কো জোড়না হে, নফৰত কো মিটানা হে, হিংসা কো মিটানা হে। জো মেনে আপনে ভাৰত জোড়ো যাত্ৰা মে কহা মহব্বত কি দোকান, প্যাৰ মহব্বত ফেলানি হে, ইয়েই ইনহোনে কহা। অৰ আপকে জো চিফ মিনিষ্টাৰ হে ইস সোচ সে সবসে দূৰ হে। উনকা কাম নফৰত ফেলানা, হিংসা ফেলানা, বদতমিজি সে বোলনা, লোগো কো ডৰানা, ইয়েই হে। অৰ ইয়ে আসাম কি সংস্কৃতি নহীঁ হে, ইয়ে আপকা তৰিকা নহীঁ হে, আপকা তৰিকা জুবিন গৰ্গ কা তৰিকা হে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ কলিয়াবৰত এখন নিৰ্বাচনী সভাত অংশ লয়। তেওঁ বিগত সময়ছোৱাত এন ডি এ চৰকাৰৰ শাসনকালত ৰাজ্যত উন্নয়নৰ ধাৰা সোণালী আখৰেৰে লিখা যাব বুলি উল্লেখ কৰে। অসমত পুনৰবাৰ সুশাসনৰ জৰিয়তে বিকাশৰ গতি অব্যাহত ৰখাৰ স্বাৰ্থত জনসাধাৰণক বিজেপিক ভোটদান কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ শাসনকালত ৰাজ্যখনক অৱহেলা কৰা বুলি অভিযোগ তুলি বিজেপি নেতৃতাধীন এন ডি এ চৰকাৰে বিগত 10 বছৰত ৰাজ্যখনৰ বিকাশৰ বাবে 1,78,000 কোটি টকা আবণ্টন দিয়া বুলি উল্লেখ কৰে।
9 এপ্ৰিল কো আসাম মে মতদান হোনা হে, তিসৰী বাৰ ভাৰতীয় জনতা পাৰ্টি और आसाम गण परिषद की सरकार बनाने का समय है। तीसरी बार मुझे बताओ जरा, ये विजय की हैट्रिक कलिया बोर वालों लगाओगे या नहीं लगाओगे? यहां से एनडीए के प्रत्याशी के रूप में असम गण परिषद के नेता श्री केशव महंत जी लड़ रहे हैं। उनका निशान गणेश का सिंबल हाथी है, हाथी। जितने भी एनडीए के कार्यकर्ता है और विशेषकर भारतीय जनता पार्टी के कार्यकर्ताओं ने कमल फूल से ज्यादा मेहनत हाथी के निशान को जिताने के लिए करनी।
শ্ৰী শ্বাহে কাইলৈ পুৱা গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীশ্বাহে কাইলৈ দুধনৈ আৰু পলাশবাৰীত নিৰ্বাচনী সভাতো ভাষণ দিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও আজি প্ৰচাৰৰ বাবে অসমলৈ আহিছে। তেওঁ মধ্য গুৱাহাটী আৰু পলাশবাৰীত প্ৰচাৰ চলাব। নিৰ্বাচনী প্ৰচাৰৰ বাবে AIMIMৰ মুৰববী আছাজুদ্দিন ওৱেছিয়েও ৰাজ্যখনলৈ আহিছে। ওৱেছিয়ে আজি বৰপেটাৰ পাকা বেদবাৰী সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উজনি অসমৰ কেইবাঠাইতো প্ৰচাৰ চলাইছে। তেওঁ খোৱাং আৰু দুলিয়াজান সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ড০ শৰ্মাই ডিগবৈত সুৰেণ ফুকনৰ হৈ আৰু ডিব্ৰুগড়ৰ লেপেটকাটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ প্ৰচাৰ চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 5 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নাহৰকটীয়াত বিজেপি প্রার্থী তৰংগ গগৈৰ হৈ প্ৰচাৰ চলায়। গুৰেশ্বৰৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত আজি দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰচাৰ সভাত অংশ লয়। শ্ৰীশইকীয়াই টংলাত এন ডি এ সমৰ্থিত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ হৈও প্ৰচাৰ চলায়। বিটিচিৰ মুৰববী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি দলীয় প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, শেৱালী মহিলাৰী আৰু ৰূপম ৰয়ৰ সমৰ্থনত দতমা, কোকৰাঝাৰ আৰু বাওখুংগুৰি সমষ্টিত প্ৰচাৰ অভিযানত অংশ লয়। কাছাৰত আজি তৃণমূল কংগ্ৰেছৰ উধাৰবন্দ আৰু সোণাৰী সমষ্টিৰ প্ৰাৰ্থী তপন দাস আৰু শ্বাহজাহান লস্কৰৰ সমৰ্থনত পশ্চিমবংগৰ যাদৱপুৰৰ সাংসদ চাইনি ঘোষে প্ৰচাৰ চলায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। শ্ৰীভূমি জিলাত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটাৰদাতাসকলৰ বাবে জিলা প্ৰশাসনে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ ডি এছ এ খেলপথাৰত ২৪টা আত্মসহায়ক গোটৰ সদস্যাই ধামাইল নৃত্য পৰিৱেশন কৰি ভোটাৰ সজাগতা সৃষ্টি কৰে। তদুপৰি বেনাৰ, প্লেকাৰ্ড প্ৰদৰ্শন আৰু ছেলফি পইণ্ট স্থাপন কৰা হৈছে। জিলা আয়ুক্তই যুৱ ভোটদাতাসকলক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহান জনায়। অসম বিধানসভা নিৰ্বাচনৰ ৰাষ্ট্ৰীয় আইকন তথা পেৰাচাইক্লিষ্ট ৰাকেশ বুনিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ সহযোগত ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁ বিশেষকৈ নতুন ভোটদাতাসকলক এখন সুস্থ, সবল গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ আহান জনায়। যোৰহাট জিলা প্ৰশাসনৰ স্বীপ কোষৰ উদ্যোগত আজি স্বৰাজ উদ্যানত সাংস্কৃতিক সন্ধিয়া আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। দেশৰ বিভিন্ন স্থানত আজি ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন কৰা হৈছে। এই উপলক্ষে হনুমান মন্দিৰত ভক্তসকলে নিচেই পুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন মন্দিৰত হনুমান চালিচা, সুন্দৰকাণ্ড ৰামায়ণ আৰু অখণ্ড ৰামায়ণ পাঠ কৰাৰ বাতৰি আহিছে। ধুবুৰী জিলাত হনুমান জয়ন্তী উপলক্ষে বিশাল শোভাযাত্ৰা উলিওৱা হয়। জিলাখনৰ বিলাচীপাৰাৰ অতি পুৰণি হনুমান মন্দিৰত মহাযজ্ঞ, হনুমান অভিষেক আদিৰ আয়োজন কৰা হৈছে। মঙলদৈৰ ৰাম জানকী আৰু হনুমান মন্দিৰতো আজি পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ দেখা গৈছে। ধেমাজিৰ বজৰংগ ৰাইচমিল প্ৰাংগণত থকা হনুমান মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে হনুমান জয়ন্তীৰ আয়োজন কৰা হৈছে। পুৱাৰ ভাগত আয়োজিত শোভাযাত্ৰাত 500+ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ থানামুখৰ হনুমান মন্দিৰত পৰম্পৰাগত ৰীতি নীতিৰে হনুমান জয়ন্তী পালন কৰা হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি হোমযজ্ঞ, পূজা আদিৰ উপৰি বিশ্বশান্তি, ঐক্য আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰা হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া অব্যাহত আছে। আজি চতুৰ্থ দিনাৰ শুনানিত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰিব। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছ দলে আজি বৰাক উপত্যকাৰ বাবে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। শিলচৰত এখন সংবাদমেলত সাংসদ সুস্মিতা দেৱে এই ইস্তাহাৰ মুকলি কৰি কয় যে ৰাজ্যত এইবাৰ 22 তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দলটোৰ নিৰ্বাচনী ইস্তাহাৰত 10 প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুসৰি বৰাক উপত্যকাত বিধানসভা সমষ্টিৰ সংখ্যা 11-30 বৃদ্ধি, পৃথক বাজেট, বৰাক নদী পৰিষদ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংশোধনী আদিকে ধৰি 10 প্ৰতিশ্ৰুতিৰ দিশত কাম কৰা হ'ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰাহুল গান্ধী, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰীৰ প্ৰচাৰ অভিযান। বিধানসভা নিৰ্বাচন উপলক্ষে জিলা প্ৰশাসনৰ ভোটাৰ সজাগতা কাৰ্যসূচী অব্যাহত আৰু ৰাজ্যৰ বিভিন্ন স্থানত ধৰ্মীয় ৰীতি নীতিৰে হনুমান জয়ন্তী উদযাপন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।